এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পৰিছো কুমাৰ ডেভিড দাসে আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, এতিয়ালৈ 24গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান, আজি ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ, ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ ব্যৱস্থা, এতিয়ালৈ নিৰাপত্তা বাহিনীৰ 60টা কোম্পানী নিয়োগ কৰা বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ, পৰ্যটকৰ সংখ্যাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখ, 2023-24 বৰ্ষত 3,27,493 পৰ্যটকৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ পাঞ্জাব কিংছৰ মুখামুখি। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সংসদীয় সমষ্টিৰ বাবে এই পৰ্যায়ত অহা 26 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই সমষ্টিসমূহৰ ভিতৰত অসমৰ দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিও আছে। ৰাজ্যত এই পৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 24গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। INDA মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে আজি কৰিমগঞ্জ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে নগাঁও সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু দৰং ওদালগুৰি সমষ্টিত দিলীপ শইকীয়াইও আজি মনোনয়ন পত্ৰ দাখিল কৰিব। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি কৰিমগঞ্জ মহাবিদ্যালয় খেলপথাৰত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায়। আনহাতে বিত্তমন্ত্ৰী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত বিধায়ক হিতেনাৰায়ণ গোস্বামীৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই ভাগ লয়। ইপিনে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সমষ্টিটোৰ 6খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে মন্ত্ৰী পীয়ুষ হাজৰিকা যোৰহাট সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ সোণাৰী বিধানসভা সমষ্টিৰ লংপতীয়া, বেঙেনাবাৰী, নগাহাট, বৰহাট আৰু চাহবাগিচা অঞ্চলত প্ৰচাৰ চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। চিৰাং জিলাৰ বিভিন্ন অঞ্চলত কালি কোকৰাঝাৰ সমষ্টিৰ বিজেপি, অগপ আৰু UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মটৰচাইকেল সমদল উলিওৱা হয়। দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম এই সমদলত অংশ লয়। ইপিনে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা সমষ্টিত কালি CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰচাৰ অভিযান চলায়। তদুপৰি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাইও ডিফুৰ দলৰ সমৰ্থকসকলক কালি সাক্ষাৎ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু গহপুৰৰ খেৰণী গেটত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত 40জন লোকে BPFত যোগ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যখনত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া এই সভাত নামনি অসমৰ 7খন জিলাৰ 16টা বিধানসভা সমষ্টিৰ ভোটাৰক প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব। সভাখনত অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহ সূক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ 60টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তেওঁ লগতে কয় যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰ সাল সলনি বা ভোটাৰ তালিকাত নাম সংশোধনী প্ৰক্ৰিয়াৰ সময় উকলি গৈছে যদিও তৃতীয় পৰ্যায়ত ভোট দিবলগীয়া ভোটদাতাসকলৰ বাবে এতিয়াও এই সুবিধা আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনৰ পৰা 10 দিন আগলৈকে এই সাল সলনিৰ সুবিধা থাকে বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
তো মানে সেকেন্ড ফেজর কারণে যদি আপনি চায় 4 তারিখ লাস্ট ডেট অফ নমিনেশন, তো সেই ডেটটু পার হয়ে গেল 10-10 ডে যাবে। আর থার্ড ফেজর যদি মানে চাও তাতে অল্প দিন বাকি আছে, কিন্তু তার পিছতে অ্যাপ্লিকেশনও গ্রহণ না হবে, 10 দিন লাগে প্রায় অ্যাপ্লিকেশন ডিসপোজ করব, হাফ দিন তো নোটিস পিরিয়ডে আছে। তো বাই লাস্ট ডেট অফ নমিনেশন আমি গোটে অ্যাপ্লিকেশন ডিসপোজ করব লাগে, সে নিয়ম তো থাকে যে 10 দিন বিফোর লাস্ট ডেট অফ নমিনেশন হে ফর্ম তো রিসিভ করব পারা যায়, কিন্তু ফর্ম এ ফর নোটিফিকেশন এ কমিশনে ইলেকশন অ্যানাউন্স করলে 16 মার্চ তার পিছত আর নতুন লওয়া হয়, এটু গাইডলাইন তাদের পাশ।
আনহাতে 85 বছৰ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু 45% অধিক শাৰীৰিক প্ৰতিবন্ধকতা থকা লোকসকলে ইচ্ছা কৰিলে নিজৰ বাসগৃহৰ পৰা ভোটদান কৰিব পাৰিব। এই সুবিধা কাইলৈৰ পৰা প্ৰদান কৰা হ'ব। ৰাজ্যত 4,35,000 নতুন ভোটদাতা আছে আৰু তেওঁলোকক সৰ্বোত্তম গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যাই অভিলেখ গঢ়িছে। 2023-24 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ 3,27,493 গৰাকী পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ ভিতৰত 3,13,574 গৰাকী দেশী আৰু 13,919 গৰাকী বিদেশী পৰ্যটক। 2023-24 বৰ্ষত পৰ্যটকৰ পৰা 8,81,84,161 টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। পৰৱৰ্তী 5 দিনত দেশৰ পূব আৰু উপদ্বীপ অঞ্চলসমূহত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও বিভাগে আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয় অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্ৰীষ্ম প্ৰবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 3 দিনত পূব ভাৰতৰ ভালেমান ঠাইত সৰ্বোচ্চ তাপমাত্ৰা 2-3 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব পাৰে বুলিও পূৰ্বানুমান প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 76 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া 5 বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। 1991 চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে 2019 চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়। বিশিষ্ট অৰ্থনীতিবিদ ডঃ মনমোহন সিং 2004-2014 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে সিঙকে ধৰি ৰাজ্যসভাৰ মুঠ 54 গৰাকী সাংসদৰ কাৰ্যকাল অন্ত পৰিছে। ইয়াৰ ভিতৰত আছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়া, পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালা আদিও। বঙাইগঞ্জ জিলাৰ উভয়পুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই 25টা হেৰইন ভৰ্তি কণ্টেইনাৰসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো উভয়পুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে নগাঁৱৰ ৰূপহী হাটত আৰক্ষী অভিযান চলাই 3টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মনিৰুদ্দিন নামৰ সৰবৰাহকাৰীটোক আটক কৰে। ইফালে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলিত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে 2 জন লোকক আটক কৰে। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে ধৃত লোক দুজনৰ পৰা 20টা মাদক দ্ৰব্য ভৰ্তি টেমা, মোবাইল ফোন আৰু এখন মটৰচাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে গোলাঘাট আৰক্ষীয়ে কালি বগৰী জেঙৰ আৰক্ষী চাউনী খেলপথাৰৰ বুজন পৰিমাণৰ মাদক দ্ৰব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত 2,93,00,000 টকাৰ অধিক মূল্যৰ প্ৰায় 1.5 কিলোগ্ৰাম হেৰইন দাহ কৰা হয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্ছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছক 106 ৰাণত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 272 ৰাণ কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে 39টা বলত 85 ৰাণ আৰু অংকৃশ ৰঘুবংশীয়ে 27টা বলত 54 ৰাণ কৰে। ছয়োত্তৰত দিল্লী কেপিটেলছে 273 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 166 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ অধিনায়ক ঋষভ পণ্টে 25টা বলত 55 ৰাণ, ক্ৰিষ্টন ষ্টাৰ্চে 32টা বলত 54 ৰাণৰ বৰঙণি আগবঢ়ায়। এতিয়া শুনক গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিসমূহ অৱলোকন প্ৰজন্মা চহৰীয়াৰ পৰা।
দক্ষিণ এছিয়া দেশৰ অৰ্থনীতিক লৈ পূৰ্বাভাস দিয়া বিশ্ববেংকৰ প্ৰতিবেদন মতে 2024ত ভাৰতৰ অৰ্থনীতি 7.5% বৃদ্ধি হ'ব। ইয়াৰ পূৰ্বে বিশ্ববেংকে ভাৰতৰ 2024ৰ অৰ্থনীতি 6.3% বৃদ্ধি হ'ব বুলি পূৰ্বাভাস দিছিল। এয়া নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য বাতৰি। ভূপৃষ্ঠৰ পৰা 700 কিলোমিটাৰ গভীৰত এখন মহাসমুদ্ৰ লুকাই আছে। এই মহাসমুদ্ৰৰ জলধাৰাৰ বিশালতাই ভূপৃষ্ঠৰ আটাইকেইখন মহাসাগৰৰ মুঠ জলৰাশিক হেলাৰঙে চেৰ পেলাব। ডিহাইড্ৰেচন মেল্টিং এট দ্য লোৱাৰ মেণ্টেল শীৰ্ষক বৈজ্ঞানিক গৱেষণা পত্ৰত এই কথা প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে এই বাতৰি প্ৰকাশ কৰিছে। US নিউজে প্ৰকাশ কৰা এখন তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ তালিকাত 12 স্থানত আছে ভাৰত। এই তালিকাত শীৰ্ষস্থানত আমেৰিকা আছে। দৈনিক জনমভূমিৰ কাকতত এই বাতৰিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। ফৰবৰ্ছৰ বিশ্বৰ ধনাঢ্যৰ তালিকা মতে 2024 চনত ভাৰতৰ বিলিয়নেৰ অৰ্থাৎ আৰবপতিৰ সংখ্যা পূৰ্বৰ 169 জনৰ পৰা 200 জনলৈ বৃদ্ধি হৈছে। তালিকা মতে ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে মুকেশ আম্বানী পৰিগণিত হৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ তথ্য মতে 2023-24 বিত্তীয় বৰ্ষত অসমত 15,245 কোটি টকা GST সংগ্ৰহ হৈছে। তথ্য অনুসৰি 2023 চনৰ এপ্ৰিল মাহত অসমত 1,513 কোটি টকাৰ GST সংগ্ৰহ হৈছিল। দৈনিক অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু সালসলনি কৰা হ'ব। মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ বাবে অচিৰেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ হৈছে। APSC কেলেংকাৰীত আন এগৰাকী অভিযুক্ত নিয়োগ বিষয়া মৃদুল হাজৰিকাক CID মুখ্য কাৰ্যালয়ত SIT জেৰা কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। 7.4 প্ৰাবল্যৰ ভূমিকম্পই দ্বীপৰাষ্ট্ৰ টাইৱানক জোকাৰি যোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতত আলোকচিত্ৰসহ প্ৰকাশ হৈছে। ৰাজ্য চৰকাৰে নীলাচল পাহাৰত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত মা কামাখ্যা মন্দিৰ কৰিডৰৰ বিষয় সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে আন কেইবাটাও বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে। এয়া দ্য চেণ্টিনেল কাকতত প্ৰকাশিত বাতৰি। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে মোদীৰ ওপৰত বিশ্বাস থকাসকলে নিশ্চয় বিজেপিক ভোট দিব মুখ্যমন্ত্ৰী, আৰ্হিমূলক বৃন্দাবনী বস্ত্ৰৰ উন্মোচন, খগ্ৰাপাৰাত উৎকোচ লৈ ধৰা পৰিল লাটমণ্ডল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
গ্ৰীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ'ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত সঠিক তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ডাঃ মাণ্ডাভিয়াই ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰে এটা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰাজ্যসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। ডঃ মাণ্ডাভিয়াই কয় যে সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণৰ মাজত সময়মতে আৰু ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰিলে গ্ৰীষ্ম প্ৰবাহৰ প্ৰভাৱ কম কৰাত সহায় হ'ব। ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। এতিয়ালৈ 24 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। আজি ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ। ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ ব্যৱস্থা। এতিয়ালৈ নিৰাপত্তা বাহিনীৰ 60টা কোম্পানী নিয়োগ কৰা বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স পাঞ্জাব কিংছৰ মুখামুখি।